এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ ফলত উদ্ভৱ হোৱা সংকটৰ জোৰা মৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আজি সৰ্বদলীয় বৈঠক আহ্বান, নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষৰ ব্যাপক প্ৰচাৰ অভিযান, বিজেপি আৰু কংগ্ৰেছ দলৰ 40 জনকৈ তাৰকা প্ৰচাৰকৰ নামৰ তালিকা প্ৰকাশ, জুবিন গাৰ্গৰ হত্যাৰ অভিযোগ নাকচ কৰি শিল্পীগৰাকীৰ আকস্মিকভাৱে পানীত ডুবি মৃত্যু হোৱা বুলি ছিংগাপুৰৰ আদালতৰ ৰায়দান, আৰু ছত্তীশগড়ত আজি প্ৰথম খেলো ইণ্ডিয়া জনজাতীয় ক্ৰীড়া আৰম্ভ। মধ্যপ্ৰাচ্যত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সম্ভাৱ্য সংকটৰ জোৰা মৰাৰ বাবে আলোচনা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আজি এখন সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছে। বিয়লি 5 বজাত হ'বলগীয়া এই বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অধ্যক্ষতা কৰাৰ সম্ভাৱনা আছে। এই বৈঠকত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰ উপস্থিত থকাৰ কথা। উল্লেখযোগ্য যে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত ভাৰতত উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰতিখন ৰাজ্যক সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছে। ৰাজ্যসভাত কালি দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে 3 সপ্তাহতকৈ অধিক সময় অতিবাহিত হোৱা মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত ভাৰতৰো ব্যৱসায়িক ক্ষেত্ৰত প্ৰভাৱ পৰিছে। ইপিনে যুদ্ধৰ নেতিবাচক প্ৰভাৱৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ জোৰা মৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে 7খন উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিছে। এই সমিতিয়ে ইন্ধনৰ সংকটৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ নিৰৱচ্ছিন্ন সৰবৰাহৰ ব্যৱস্থা কৰিব। উল্লেখযোগ্য যে কালি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই যুদ্ধৰ ফলত সৃষ্টি হোৱা সংকট সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনা কৰে। ৰাজ্যৰ মুঠ 126টা বিধানসভা সমষ্টিৰ 124টা সমষ্টিত কালি মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ অন্তত 776গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিবেচিত হৈছে। অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বৰপেটা আৰু ঢেকীয়াজুলি সমষ্টিৰ মনোনয়ন পত্ৰৰ পৰীক্ষা চলি আছে। সমষ্টি দুটাত মনোনয়ন পত্ৰ সন্দৰ্ভত প্ৰাৰ্থীৰ অভিযোগ প্ৰতি অভিযোগৰ পৰিপ্ৰেক্ষিতত মুখ্য নিৰ্বাচন বিষয়াই কালি মনোনয়ন পত্ৰৰ পৰীক্ষা স্থগিত ৰাখিছিল। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময় কাইলৈ বিয়লি 3 বজা পৰ্যন্ত নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলাৰ 6টা বিধানসভা সমষ্টিৰ বাবে দাখিল কৰা 24খন মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। মাজুলী জিলাত কালি মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত আটাইকেইগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হয়। কামৰূপ মহানগৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰা 26গৰাকী প্ৰাৰ্থীৰ আটাইকেইগৰাকীৰে মনোনয়ন বৈধ বুলি বিবেচিত হৈছে। একেদৰে দক্ষিণ শালমৰা মানকাছৰ জিলাত মনোনয়ন দাখিল কৰা 7গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পৰীক্ষাৰ অন্তত আটাইকেইগৰাকীৰ মনোনয়ন বৈধ ঘোষণা কৰা হৈছে। বজালী জিলাত 2টা সমষ্টিৰ বাবে দাখিল হোৱা 10খন মনোনয়নৰ ভিতৰত 1খন বাতিল হৈছে। মনোনয়ন পৰীক্ষাৰ অন্তত ভৱানীপুৰ সৰভোগ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী মহম্মদ ৰহমান আলীৰ মনোনয়ন বাতিল কৰা হৈছে। দৰং জিলাত মনোনয়ন পত্ৰ পৰীক্ষণৰ অন্তত 2গৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছে। জিলাখনত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল ছাইফুল চৌধুৰী আৰু নিৰ্দলীয় প্ৰাৰ্থী দিলীপ কুমাৰ বনিয়াৰ মনোনয়ন নাকচ হৈছে। জিলাখনত 19গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব। শ্ৰীভূমি জিলাৰ 4টা বিধানসভা সমষ্টিত দাখিল কৰা 59খন মনোনয়ন পত্ৰৰ ভিতৰত 4খন বাতিল হৈছে। বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষই প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজেপি আৰু কংগ্ৰেছ দলে প্ৰচাৰৰ বাবে 40জনকৈ তাৰকা প্ৰচাৰকৰ নামৰ তালিকা প্ৰকাশ কৰিছে। এই অনুসৰি বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 1, 5 আৰু 6 এপ্ৰিলত নিৰ্বাচনী সভাত অংশ ল'ব। 29 মাৰ্চ, 2 এপ্ৰিল আৰু 7 এপ্ৰিলত গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা। একেদৰে 29 আৰু 30 মাৰ্চত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কেইবাখনো নিৰ্বাচনী সভাত ভাগ ল'ব বুলি জানিব পৰা গৈছে। ইয়াৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ জ্যেষ্ঠ নেতা জে পি নড্ডা, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চন্দ্ৰ মাঝী, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুকে ধৰি কেইবাগৰাকীও নেতাই বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। কংগ্ৰেছেও কেইবাগৰাকীও তাৰকা প্ৰচাৰকৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰ চলাব। দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, জয়ৰাম ৰমেশ, শচীন পাইলট, ভূপেশ বাঘেলকে ধৰি ভালেসংখ্যক জ্যেষ্ঠ নেতাই ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে লামডিঙত দলীয় প্ৰাৰ্থী শিবু মিশ্ৰৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে লামডিঙৰ পৰা হোজাই লৈ যাব আৰু শিলাদিত্য দেৱৰ হৈ প্ৰচাৰত ভাগ ল'ব। ডঃ শৰ্মাই নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিত বিজয় সংকল্প সভাতো অংশগ্ৰহণ কৰিব। মাজুলী বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ দলটোৰ জ্যেষ্ঠ নেতা আৰু মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি 4খন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। অহা 29 মাৰ্চত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাজুলীলৈ যোৱাৰ সম্ভাৱনা আছে। ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল সমষ্টিত কালি বিধায়ক পোনাকণ বৰুৱাৰ সৈতে NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী বিনোদ হাজৰিকাই সমষ্টিটোৰ মুখ্য কাৰ্যালয়ত এখন সভাত অংশগ্ৰহণ কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰা, দেৱব্ৰত শইকীয়া আৰু মীৰা বৰঠাকুৰে কালি নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ লয়। দলৰ নেতা দেৱব্ৰত শইকীয়াই কালি নাজিৰা সমষ্টিৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। একেদৰে দলৰ নেতা ৰিপুণ বৰায়ো প্ৰচাৰ অভিযানত অংশ লয়। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। আসন্ন নিৰ্বাচন শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। দক্ষিণ হালমৰা মানকাছৰ জিলা প্ৰশাসনে নিৰ্বাচনৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে। 9 এপ্ৰিলত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে কালি প্ৰশাসনে এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই জিলাখনৰ একমাত্ৰ সমষ্টি মানকাছৰত 311,152 ভোটদাতা আছে বুলি উল্লেখ কৰে। জিলাখনত স্থাপন কৰিবলগীয়া 402 ভোটকেন্দ্ৰৰ 52 স্পৰ্শকাতৰ হিচাপে চিহ্নিত হৈছে। সংবাদমেলত জিলাখনৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই জনসাধাৰণে ওজৰ আপত্তি দৰ্শাব পৰাকৈ হেল্পলাইন নম্বৰ আৰু চি ভিজিল এপ মুকলি কৰা হৈছে বুলি জানিবলৈ দিয়ে।
এডিশনেলি আমাৰ 52 মাইক্ৰ অবজাৰ্ভাৰ আমাৰ ইয়াতে এপইণ্ট কৰা হৈছে। আমাৰ ষ্ট্ৰং ৰুমৰ লোকেশ্যন হৈছে হাতসিঙিমাৰি কলেজ এণ্ড আমাৰ ডিচপেচ চেণ্টাৰ এণ্ড ৰিচিভিং এণ্ড কাউণ্টিং এভৰিথিং উইল বি হেপেনিং ইন দ্য হাতসিঙিমাৰি কলেজ। ফৰ এনি কাইণ্ড অফ কমপ্লেইন, ফৰ এনি কাইণ্ড অফ ইলেকশ্যন ৰিলেটেড এম চি চি ভাইলেশ্যন কাৰোবাৰ যদি সেইটো আছে, তেওঁলোকে চি ভিজিল মোবাইল এপত তেওঁলোকে কমপ্লেইনটো ৰেজিষ্টাৰ কৰিব পাৰিব এণ্ড টল ফ্ৰী নম্বৰ 1950 ইজ দেৰ, যাৰ যদি কিবা ইছ্যু আছে তেওঁলোকে তাতে কল কৰি তেওঁলোকে নিজৰ কমপ্লেইনটো ৰেজিষ্টাৰ কৰিব পাৰে।
ধুবুৰী জিলাৰ 5 বিধানসভা সমষ্টিত গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, বীৰসিং জৰুৱা আৰু বিলাচীপাৰাত ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা লৈছে। জিলাখনত 12,20,384 ভোটদাতা আছে। ভোটগ্ৰহণৰ বাবে 1,548 ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰে 189 নগৰাঞ্চলত তথা 1,359 গ্ৰামাঞ্চলত। গোৱালপাৰা জিলাৰ 1,010 ভোটগ্ৰহণ কেন্দ্ৰৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰি ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি চলাই আছে। ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ 72 অসম মেঘালয় সীমান্তত আৰু 48 চৰ অঞ্চলত অৱস্থিত। জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নিৰ্দেশ মৰ্মে সীমান্ত আৰু চৰ অঞ্চলসমূহত নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ দৃষ্টি ৰখা হৈছে।
আগন্তুক নিৰ্বাচন যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰিব পাৰি তাৰ কাৰণে যিখিনি ব্যৱস্থা হাতত ল'ব লাগে গোটেইখিনি লোৱা হৈছে। ইতিমধ্যে বিভিন্ন ৰাজ্যৰ পৰা আমাৰ ইয়ালৈ আৰক্ষী আহি পাইছেহি, তেওঁলোকক আমি ইতিমধ্যে বিভিন্ন কামত মোতায়েন কৰিছোঁ। এৰিয়াবিলাকত যেনেকৈ ৰিভাৰাইন এৰিয়াবিলাক আছে, চৰাঞ্চল আছে, তাত ৰিভাৰ পেট্ৰলিং চলি আছে, চৰাঞ্চলত গৈ তাতো এৰিয়া ডমিনেশ্যন কৰা হৈছে। বৰ্ডাৰিং এৰিয়াবিলাকৰ বিভিন্ন ঠাইত নাকা এৰিয়া ডমিনেশ্যন, যাতে কোনো ধৰণৰ মানুহৰ মাজত আশংকা থাকিব নালাগে, তাৰ এটা পৰিপ্ৰেক্ষিতত আমি যিমানখিনি কনফিডেন্স বিল্ডিং লগত মেজাৰ্ছ ল'ব লাগে গোটেইখিনি লৈ থকা হৈছে। এটা শান্তিপূৰ্ণ পৰিৱেশ যাতে গঢ় লৈ উঠে তাৰ প্ৰতি যত্ন ৰাখি গোটেই আমি কাৰ্যখিনি কৰি থকা হৈছে, যাতে ফ্ৰী ফেয়াৰ আৰু পিচফুল ইলেকশ্যন আমি কণ্ডাক্ট কৰিব পাৰোঁ।
নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ সময়ৰ পৰা নিৰীক্ষণকাৰী দলসমূহে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তালাচী চলাই বৃহৎ পৰিমাণৰ আপত্তিজনক সামগ্ৰী আৰু নগদ ধন জব্দ কৰিছে। কামৰূপ জিলাৰ আমিনগাঁৱত বিশেষ কৰ্মবাহিনী আৰু কামৰূপ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰইন জব্দ কৰে। এই নিচাযুক্ত সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় 3 কোটি টকা হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। মণিপুৰৰ চুৰাচান্দপুৰৰ পৰা নামনি অসমলৈ এই হিৰইন সৰবৰাহৰ চেষ্টা কৰা হৈছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীয়ে 2 সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিছে। গুৱাহাটীৰ খানাপাৰাত ফ্লাইং স্কোৱাড আৰু দিছপুৰ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কালি এখন বাহনৰ পৰা নগদ 6,00,000 জব্দ কৰে। যোৰহাটতো নিৰীক্ষণ গোটসমূহে সক্ৰিয়ভাৱে নিজৰ দায়িত্ব পালন কৰি আছে। ছিংগাপুৰৰ কৰুণাৰ্ছ আদালতে অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ৰায়দান কৰি শিল্পীগৰাকীৰ আকস্মিকভাৱে পানীত ডুবি মৃত্যু হৈছিল বুলি প্ৰকাশ কৰিছে। এই ঘটনাক হত্যাকাণ্ড বুলি অভিহিত কৰিব পৰাকৈ কোনো ধৰণৰ তথ্য প্ৰমাণ পোৱা নাই বুলি উল্লেখ কৰি আদালতৰ ৰায়টোত জুবিন গাৰ্গৰ মৃত্যুক দুৰ্ভাগ্যজনক আৰু আকস্মিক বুলি আখ্যা দিয়া হৈছে। শিল্পীগৰাকীৰ মৃত্যু ষড়যন্ত্ৰৰ ফলত সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত গ্ৰহণ কৰা কেইবাটাও শুনানিৰ অন্তত আদালতখনে ছিংগাপুৰৰ কোষ্টগাৰ্ডৰ তথ্যক সমৰ্থন কৰি তেওঁক হত্যাৰ অভিযোগ নাকচ কৰে। ছত্তীশগড়ত আজি প্ৰথম খেলো ইণ্ডিয়া জনজাতীয় ক্ৰীড়া আৰম্ভ হ'ব। 3 এপ্ৰিললৈ চলিবলগীয়া এই প্ৰতিযোগিতাত এথলেটিক্স, হকী, ফুটবল, আৰ্চাৰী, মল্লযুঁজ, ভাৰোত্তোলন, সাঁতোৰৰ বিভিন্ন শিতানৰ খেলসমূহ অনুষ্ঠিত হ'ব। ইয়াৰ উপৰি মল্লখম্ব আৰু কাবাডীৰ প্ৰদৰ্শনমূলক খেলৰ আয়োজন কৰা হৈছে। বাতৰি শেষ কৰাৰ আগতে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ। মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ ফলত উদ্ভৱ হোৱা সংকটৰ জোৰা মৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আজি সৰ্বদলীয় বৈঠক আহ্বান। নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষৰ ব্যাপক প্ৰচাৰ অভিযান। বিজেপি আৰু কংগ্ৰেছ দলৰ 40 তাৰকা প্ৰচাৰকৰ নামৰ তালিকা প্ৰকাশ। জুবিন গাৰ্গৰ হত্যাৰ অভিযোগ নাকচ কৰি শিল্পীগৰাকীৰ আকস্মিকভাৱে পানীত ডুবি মৃত্যু হোৱা বুলি ছিংগাপুৰৰ আদালতৰ ৰায়দান আৰু ছত্তীশগড়ত আজি প্ৰথম খেলো ইণ্ডিয়া জনজাতীয় ক্ৰীড়া আৰম্ভ। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।